চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
জগত প্রেম করি ঈশ্বরে পুত্র যীশুকে দান করিলে, তেওঁত বিশ্বাস করা জন যাতে যায় অনন্ত জীবনলে, তেওঁত বিশ্বাস করা কোনো লোকেই নষ্ট নহয় পায় জীবন। এই অমূল্য দান আজি ধন্যবাদেরে পতিত জগতখনে তেওঁত বিশ্বাস কৰাৰ যোগেৰে পৰিত্ৰাণ পাবলেহে ঈশ্বৰে পুত্ৰ যীশুক পঠালে, তেওঁত বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয় পায় জীৱন। এই অমূল্য দান আজি ধন্যবাদেৰে জনে তেওঁৰ বাক্য শুনি বিশ্বাস মাথো তেওঁতে কৰে, তেওঁ অনন্ত জীৱন পায় মৃত্যুৰ পৰা জীৱনলৈ যায়। তেওঁত বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয় পায় জীৱন। এই অমূল্য দান আজি ধন্যবাদেৰে দুটা আহাৰ তেওঁৱে, যিজন তেওঁৰ কাষলে আহে তেওঁৰ কেতিয়াও ভোক নালাগে, আত্মিক পিয়াহ তেওঁ দূৰ কৰে, তেওঁত বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয় পায় জীৱন, এই অমূল্য দান আজি ধন্যবাদেৰে কৰা গ্ৰহণ।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰো মহান পিতা পৰমেশ্বৰে আপোনাক ভালে কুশলে ৰাখিছে। প্ৰিয় শ্ৰোতা, অলপতে আমি এজন শ্ৰোতাৰ পৰা এখন চিঠি পাইছিলো। সেই চিঠিখনৰ যোগেদি তেওঁ অনুষ্ঠান শুনি লাভৱান হোৱা বুলি জনাইছিল। সেই কথা জানিব পাৰি আমি অতিশয় আনন্দিত হৈছিলো। আপুনি বাৰু এই অনুষ্ঠানৰ যোগেদি কিবা প্ৰকাৰে লাভৱান হৈছেনে? অনুগ্ৰহ কৰি আমালৈ লিখি পঠিয়াওকচোন। কিবা জানিবলগীয়া কথা থাকিলেও আমালৈ লিখি পঠিয়াব পাৰে। আমাৰ যোগাযোগৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com।
কিন্তু চিঠি লিখিবৰ সময়ত আপুনি যেন নিজৰ সম্পূৰ্ণ নাম আৰু ঠিকনা স্পষ্টকৈ লিখি পঠিয়াবলৈ নাপাহৰে, কিয়নো আপোনালৈ কেতিয়াবা আমি উত্তৰ লিখিবলৈ মন গ'লে আপোনাৰ ঠিকনাটোৰ প্ৰয়োজন হ'ব, নহয় জানো? বাৰু এতিয়া সদায় কৰি অহাৰ দৰে বাইবেল অধ্যয়নৰ আগে আগে আমি প্ৰাৰ্থনাত ঈশ্বৰৰ ওচৰত খন্তেক মূৰ্ণত কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাইছো কাৰণ তুমি আমাক আৰু এটা নতুন দিন দেখিবলৈ দিলা। এই নতুন দিনত তুমি আমাক কিবা এটা নতুন কথা শিকোৱা পিতা। তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ যোগেৰে তুমি আমাক কথা কোৱা। তোমাৰ স্পষ্ট মাত আমাক শুনিবলৈ দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলক বিশেষভাৱে আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা যাত্ৰাপুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? আশা কৰোঁ আপুনি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল। আমি যোৱা অনুষ্ঠানত এই যাত্ৰাপুস্তকৰ 7 অধ্যায়ৰ পৰা অধ্যয়ন কৰিছিলোঁ। গতিকে আজি আমি যাত্ৰাপুস্তকৰ 8 অধ্যায়ৰ পৰা চাব খুজিছোঁ। আমি ইতিমধ্যে পাই আহিছোঁ যে ঈশ্বৰে মুচিৰ যোগেদি ইছৰাইলৰ লোকবিলাকক মিছৰৰ বন্দী অৱস্থাৰ পৰা উদ্ধাৰ কৰি আনিব বিচাৰিছিল। মুচিয়ে গৈ মিছৰৰ ৰজা ফৰৌন ৰজাক অনুৰোধ কৰিছিল তেওঁলোকক যাবলৈ এৰি দিবলৈ, কিন্তু ফৰৌন ৰজাই তেওঁলোকক এৰি নিদিওঁ বুলি কৈছিল। আৰু তেতিয়া ঈশ্বৰে মিছৰ দেশৰ ওপৰলৈ এটা এটাকৈ অভিশাপ আনিব ধৰিছিল। যোৱাকালি আমি পাইছিলো যে ঈশ্বৰে মিছৰৰ মূল নদী নীল নদীখন তেজ কৰি পেলাইছিল। আজিৰ এই অনুষ্ঠানত আমি ঈশ্বৰে মিছৰ দেশৰ ওপৰলৈ অনা আৰু অভিশাপৰ কথা পঢ়িবলৈ পাম। এই অভিশাপ বা উপদ্ৰৱবোৰ আছিল আচলতে মিছৰৰ বিভিন্ন দেৱ দেৱীবোৰৰ বিৰুদ্ধে, বিভিন্ন দেৱ দেৱীৰ প্ৰতিমা পূজা কৰা মিছৰীয়া লোকবোৰৰ বিৰুদ্ধে ঈশ্বৰে অভিশাপবোৰ নমাই আনিছিল। প্ৰথম উপদ্ৰৱ আছিল নীল নদীৰ পানী তেজত পৰিণত কৰাৰ দ্বাৰা। দ্বিতীয়টো উপদ্ৰৱ আছিল ভেকুলীৰ উপদ্ৰৱ। ভেকুলীয়ে প্ৰতিনিধিত্ব কৰিছিল মিছৰীয়বিলাকৰ দেৱী হেকাক। হেকাৰ মূৰটো আছিল ভেকুলীৰ নিচিনা। আকৌ হাপি নামৰ দেৱতাৰ হাতত আছিল এটা ভেকুলী, আৰু সেই ভেকুলীৰ মুখৰ পৰা বৈ আহিছিল সুস্বাস্থ্যৰ নিজৰা। গতিকে হাপি অৰ্থাৎ নীল নদীৰ দেৱতা আৰু ভেকুলী দেৱীৰ মাজত এটা ওচৰ সম্বন্ধ আছিল। ভেকুলী দেৱী অতি প্ৰাচীন দেৱী আছিল আৰু মাতৃদেৱী আছিল। সেই দেৱী আছিল উৰ্বৰতা, যৌনতা, পুনৰ্জন্ম আদিৰ দেৱী। এখন মিছৰীয়া ছবি পোৱা গৈছে য'ত হেকাই মন্ত্ৰমাতি অৰিচিচক পুনৰ জীয়াই তুলিবলৈ চেষ্টা কৰা দেখুওৱা হৈছে। আন এখন ছবিত হেকাক দেখুওৱা হৈছে ৰাণীৰ আগত আঁঠু কাঢ়ি হাটছেপছেটৰ জন্মৰ তদাৰক কৰি থকা অৱস্থাত, অৰ্থাৎ হেকা ধাইবিলাকৰো দেৱী। বাৰু এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি যাম। যাত্ৰা পুস্তকৰ 8 নম্বৰ অধ্যায়ৰ 1 পদৰ পৰা 5 নম্বৰ পদলৈকে পাঠ কৰি দিম। পাছে যীহোৱাই মচিক কলে, তুমি ফৰৌনৰ ওচৰলৈ সোমাই গৈ তেওঁক কোৱাগৈ যে যীহোৱাই এইদৰে কৈছে, মোৰ সেৱা কৰিবৰ অৰ্থে মোৰ প্ৰজাবিলাকক এৰি দিয়া। যদি এৰি দিবলৈ তুমি মান্তি নোহোৱা, তেন্তে মই বেঙেৰে তোমাৰ আটাই অঞ্চলত উপদ্ৰৱ কৰিম। নদী বেঙেৰে পৰিপূৰ্ণ হ'ব, সেইবোৰ উঠি তোমাৰ ঘৰত, তোমাৰ শোৱাকোঠালিত, তোমাৰ শয্যাত আৰু তোমাৰ পাত্ৰমন্ত্ৰীবিলাকৰ ঘৰত সোমাব, তোমাৰ প্ৰজাবিলাকৰ গাৰ ওপৰত উঠিব, তোমাৰ তন্দুৰত আৰু তোমাৰ আটাগুৰি খনা পাত্ৰটো সোমাব। তোমাৰ প্ৰজাবিলাকৰ আৰু তোমাৰ পাত্ৰমন্ত্ৰীবিলাকৰ গাৰ ওপৰতেই সেই বেংবোৰ উঠিব। পাছে যীহোৱাই মচিক কলে, তুমি হাৰুণক কোৱাগৈ যে নদী, খাল আৰু বিলৰ ওপৰলৈ তুমি লাখুটি লৈ তোমাৰ হাত মেলি মিছৰ দেশৰ ওপৰলৈ বেং তুলি আনা। এয়া হ'ল ঈশ্বৰে অনা দ্বিতীয়টো উপদ্ৰৱ। সকলো ঠাইতে কেৱল দেখা গ'ল ভেকুলী। মিছৰীয়াবিলাকৰ বিচনা, ৰান্ধনীঘৰ, ঘৰৰ সকলোবোৰ কোঠা, ৰন্ধা সাজ, চৌকা সকলোতে। খোজকাঢ়োতেও তেওঁবিলাকে কেৱল ভেকুলী গচকিব লগা হ'ল। বহুতেও বহিব লগা হ'ল ভেকুলীত। অৱস্থাটো ভাবি চালে আমাৰ কিবা লাগি যায়। এটা ভেকুলীয়ে একো সমস্যাৰ সৃষ্টি নকৰে, কিন্তু ইমান জাকে জাকে ভেকুলী আহি নিশ্চয় ভীষণ ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছিল। কিন্তু যিহেতু ভেকুলী তেওঁলোকে পবিত্ৰ বুলি মানিছিল, গতিকে বধ কৰিবও পৰা নাছিল। এতিয়া 6 নম্বৰ পদৰ পৰা 7 নম্বৰ পদলৈকে পাঠ কৰি দিম। তাতে হাৰুণে মিছৰ দেশৰ পানীবোৰৰ ওপৰলৈ নিজ হাত মেলিলত বেংবোৰ উঠি আহি মিছৰ দেশখনকে ঢাকিলে। পাছে শাস্ত্ৰজ্ঞবিলাকেও নিজ নিজ মায়া কৰ্মেৰে সেইদৰে কৰি মিছৰ দেশৰ ওপৰলৈ বেং তুলি আনিলে। আগতে কৰাৰ নিচিনাকৈ এইবাৰো মিছৰীয়া যাদুকৰবিলাকে ভেকুলীৰ উপদ্ৰৱৰ এই আচৰিত ঘটনাটো নকল কৰি দেখুৱালে। ইয়াৰ যোগেদি ছয়তানৰ ক্ষমতাৰ প্ৰকাশ পাইছিল। এতিয়া 8 নম্বৰ পদৰ পৰা 11 নম্বৰ পদলৈকে পাঠ কৰি দিম। তেতিয়া ফৰৌনে মচি আৰু হাৰুণক মতাই নি কলে, যীহোৱাই যেন মোৰ পৰা আৰু মোৰ প্ৰজাবিলাকৰ পৰাও বেংবোৰ গুচাই এই নিমিত্তে তেওঁৰ আগত প্ৰাৰ্থনা কৰা, তাতে মই লোকবিলাকক যীহোৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ এৰি দিম। তেতিয়া মচিয়ে ফৰৌনক কলে, বেংবোৰ বিনষ্ট হৈ আপোনাৰ আৰু আপোনাৰ ঘৰবিলাকৰ পৰা যেন নাইকিয়া হ'ব আৰু কেৱল নদীতহে থাকিব, এই নিমিত্তে আপোনাৰ পাত্ৰমন্ত্ৰী ও প্ৰজাবিলাকৰ অৰ্থে কোন সময়ত প্ৰাৰ্থনা কৰিম তাক মোৰ ওপৰত দৰ্প কৰি কওক। তাতে তেওঁ কলে, কাইলৈ। তেতিয়া মচিয়ে কলে, আমাৰ ঈশ্বৰ যীহোৱাৰ তুল্য যে কোনো নাই, ইয়াক যেন আপুনি জানিব পাৰে, এই নিমিত্তে আপোনাৰ কথাৰ দৰেই হওক। আপোনাৰ, আপোনাৰ ঘৰৰ, আপোনাৰ পাত্ৰমন্ত্ৰীবিলাকৰ আৰু আপোনাৰ প্ৰজাবিলাকৰ পৰাও বেংকবোৰ নাইকিয়া হ'ব, কেৱল নদীতহে থাকিব। এই কথাটো মন কৰিবলগীয়া যে যদিও যাদুকৰবিলাকে ভেকুলীৰ সৃষ্টি কৰিব পাৰিছিল, তেওঁলোকে কিন্তু ভেকুলী নোহোৱা কৰিব পৰা নাছিল। এই উপদ্ৰৱটোৰ দ্বাৰা ফৰৌন ৰজাই ইমান অশান্তি পাইছিল যে তেওঁ যিকোনো কথা প্ৰতিজ্ঞা কৰিবলৈ সাজু হৈছিল। ৰজাই ঈশ্বৰৰ কথা নাজানো বুলি ক'লেও ঈশ্বৰে ৰজাক তেওঁক মানি ল'বলৈ বাধ্য কৰাব ধৰিছিল। 12-15 নম্বৰ পদ। তেতিয়া মচি আৰু হাৰুণ ফৰৌনৰ ওচৰৰ পৰা বাহিৰ ওলাই গ'ল, আৰু ফৰৌনৰ বিৰুদ্ধে যীহোৱাই অনোৱা বেংবোৰৰ কাৰণে মচিয়ে যীহোৱাৰ আগত কাটাৰুক্তি কৰিলে। পাছে যীহোৱাই মচিৰ কথাৰ দৰেই কৰিলে। ঘৰ, চোতাল আৰু পথাৰতো বেংবোৰ মৰিল। তেতিয়া মানুহবিলাকে সেইবোৰ গোটাই দম দম কৰিলে আৰু গোটেইখন দেশতে দুৰ্গন্ধ হ'ল। কিন্তু আপদ গুচা দেখি যীহোৱাই কোৱাৰ দৰে ফৰৌনে পুনৰাই নিজ মন গধুৰ কৰি তেওঁবিলাকৰ কথা নুশুনিলে। এই অংশত আমি পাওঁ ফৰৌন ৰজাৰ অন্তৰ কঠিন হোৱাৰ এখন সুন্দৰ ছবি। আমি গম পাওঁ যে ফৰৌন ৰজাই নিজৰ অন্তৰ কঠিন কৰিছিল। ফৰৌন ৰজাৰ অন্তৰত কি আছিল সেই কথাটোহে ঈশ্বৰে প্ৰকাশ কৰি দিছিল। ষোল্ল নম্বৰ পদৰ পৰা ঊনৈশ নম্বৰ পদলৈকে পঢ়ি দিম। পাছে যীহোৱাই মোচিক ক'লে, হাৰুণক কোৱা, গোটেই মিছৰ দেশত পৃথিৱীৰ ধূলি ওকণি হ'বৰ নিমিত্তে তুমি নিজ লাখুটি দাঙি ধূলিত প্ৰহাৰ কৰা। তেতিয়া তেওঁবিলাকে সেইদৰেই কৰিলে। হাৰুণে নিজ লাখুটি লৈ হাত দাঙি দেশৰ ধূলিত প্ৰহাৰ কৰিলত মানুহত আৰু পশুবোৰতো ওকণি হ'ল। এইদৰে গোটেই মিছৰ দেশত দেশৰ আটাইবোৰ ধূলি ওকণি হ'ল। তেতিয়া শাস্ত্ৰজ্ঞবিলাকেও নিজ নিজ মায়া কৰ্মেৰে সেইদৰে ওকণি উৎপন্ন কৰিবলৈ যত্ন কৰিছিল, কিন্তু কৰিব নোৱাৰিলে। এইদৰে মানুহত আৰু পশুবোৰতো ওকণি হ'ল। তেতিয়া শাস্ত্ৰজ্ঞবিলাকে ফৰৌনক ক'লে, এই কৰ্ম ঈশ্বৰৰ আঙুলিৰে কৰা। পাছে যীহোৱাই কোৱাৰ দৰে ফৰৌনৰ মন কঠিন হলত তেওঁবিলাকৰ কথা নুশুনিলে। এই মুহূৰ্তলৈকে মিছৰৰ যাদুকৰবিলাকে ঈশ্বৰে দেখুওৱা অলৌকিক কামবোৰ নকল কৰি দেখুৱাব পাৰিছিল, কিন্তু এই বিশেষ উপদ্ৰৱটো তেওঁলোকে কৰি দেখুৱাব নোৱাৰিলে। তেওঁলোকে কিবা যাদুৰ কৌশল কৰি আগৰ অলৌকিক ঘটনাকেইটা নকল কৰি দেখুৱাইছিল, কিন্তু এইবাৰ তেওঁলোক সফল নহল। তেওঁলোকে এই অলৌকিক ঘটনা ঈশ্বৰেই কৰোৱা বুলি মানি ল'ব লগা হ'ল। লাহে লাহে ঈশ্বৰে মিছৰীয়া লোকবিলাকক এই বিষয়ে পতিয়ন নিয়ব ধৰিছিল যে একমাত্ৰ তেওঁই ঈশ্বৰ। বিভিন্ন দেৱ দেৱীৰ সেৱা পূজা কৰা নিয়মটো মিছৰীয়া লোকবিলাকৰ জীৱনৰ আহে আহে সোমাই পৰিছিল আৰু দৈনন্দিন জীৱনৰ ৰুটিনৰ অন্তৰ্ভুক্ত হৈ পৰিছিল। এই উপদ্ৰৱটোৱে তেওঁলোকৰ ভূমি দেৱতা গেবৰ প্ৰতি বিতৃষ্ণা জন্মাইছিল। গেব দেৱতা আছিল সকলো ধৰণে ভূমিৰ সৈতে জড়িত। গেব দেৱতাই অচিৰিচৰ আগত শস্যৰ অৱস্থাৰ বিষয়ে প্ৰতিবেদন দিব লাগিছিল। ধূলি ওকণি মানে দাহ বা মহৰ নিচিনা কীট হ'ব পাৰে। ইয়াৰ মূল শব্দটোৱে বুজায় ঢাকি ধৰা, ছিঙি দিয়া নাইবা চিকুটি দিয়া। কিন্তু এই গোটেই কামটো আচলতে ওকণিয়ে কৰিব পাৰে। ইয়াৰ আগতেই মৰা ভেকুলীৰ গোন্ধই চাৰিওফালে দুৰ্গন্ধৰ সৃষ্টি কৰিছিল। এতিয়া আকৌ চাৰিওপিনে ওকণিয়ে ঢাকি ধৰিছে। গতিকে মাটিত য'তেই খোজ দিয়ে ততেই কেৱল মাটি ওকণি। অতি অস্বস্তিকৰ পৰিস্থিতি। এই বিশেষ উপদ্ৰৱটো মিছৰীয়া যাদুকৰবিলাকে কৰি দেখুৱাবলৈ চেষ্টা কৰিছিল, কিন্তু পৰা নাছিল। এতিয়া লাহে লাহে ঈশ্বৰে মিছৰীয়া লোকসকলৰ আগত নিজৰ চিনাকি দিব ধৰিছিল, তেওঁই সৰ্বশক্তিমান ঈশ্বৰ বুলি। বিশ নম্বৰ পদৰ পৰা তেইছ নম্বৰ পদলৈকে পঢ়িম। পাছে যীহোৱাই মোচিক ক'লে, তুমি ৰাতিপুৱাতে উঠি গৈ ফৰৌনৰ আগত থিয় হ'বা, চোৱা, তেওঁ পানীৰ ওচৰলৈ যাব, আৰু তুমি তেওঁক ক'বা, যীহোৱাই এইদৰে কৈছে, মোৰ সেৱা কৰিবৰ অৰ্থে মোৰ প্ৰজাবিলাকক এৰি দিয়া। কিন্তু যদি মোৰ প্ৰজাবিলাকক এৰি নিদিয়া, তেন্তে চোৱা, মই তোমালৈ, তোমাৰ পাত্ৰ মন্ত্ৰীবিলাকলৈ, তোমাৰ প্ৰজাবিলাকলৈ আৰু তোমাৰ ঘৰবোৰৰ ভিতৰলৈকো জাকে জাকে দাহ পঠাম। তাতে মিছৰীয়াবিলাকৰ ঘৰ আৰু সিহঁতে বাস কৰা ভূমিও সেই দাহৰ জাকেৰে পৰিপূৰ্ণ হ'ব। কিন্তু পৃথিৱীৰ মাজত ময়েই যে যীহোৱা, তাক তুমি জানিবৰ নিমিত্তে মোৰ প্ৰজাবিলাক থকা গোচন দেশত দাহৰ জাক নহবলৈ মই সেইদিনা তাক বেলেগ কৰিম। এইদৰে মোৰ প্ৰজাবিলাকৰ আৰু তোমাৰ প্ৰজাবিলাকৰ মাজত মই প্ৰভেদ কৰিম। কাইলৈকে এই চিন হ'ব। সেই সময়লৈকে সেই উপদ্ৰৱবোৰে মিছৰ দেশৰ লগতে ইছৰাইলৰ থকা ঠাই গোচনতো প্ৰভাৱ পেলাইছিল। যিহেতু ইছৰাইলৰ লোকবিলাক বাস কৰা অঞ্চলটো সেই উপদ্ৰৱৰ প্ৰভাৱত পৰিছিল, গতিকে মানুহে নিশ্চয় ফৰৌন ৰজাক বুজাব খুজিছিল যে সেই উপদ্ৰৱবোৰ আচলতে প্ৰাকৃতিক ঘটনাহে, কোনো অলৌকিক ঘটনা নহয়। কিছুমানে হয়তো কৈছিল সেই উপদ্ৰৱবোৰ কোনোবা মিছৰীয়া দেৱতাৰেই কাম। কিন্তু এই মুহূৰ্তৰ পৰা এই কথাটো পৰিষ্কাৰ হৈ পৰিব যে গোটেই কাম কাজখিনিৰ এটা বিশেষত্ব আছে। এতিয়াৰে পৰা এটা বিশেষ পাৰ্থক্য দেখা যাব আৰু ইয়াৰ পাছৰ পৰা যিমানবোৰ উপদ্ৰৱ হ'ব সেইবোৰে আৰু গোচন অঞ্চলত প্ৰভাৱ নেপেলায়, ইছৰাইলীয় লোকবিলাক থকা অঞ্চলত প্ৰভাৱ নেপেলায়। এতিয়াৰে পৰা একমাত্ৰ মিছৰীয়া লোকবিলাক থকা অঞ্চলতহে সেই উপদ্ৰৱবোৰে প্ৰভাৱ পেলাব। ঈশ্বৰৰ পৰা অভিশাপ নামি আহিব একমাত্ৰ মিছৰীয়াবিলাকৰ ওপৰলৈহে। চতুৰ্থ উপদ্ৰৱটো আছিল দাহৰ উপদ্ৰৱ। দাহৰ নিচিনা এটা বিশেষ পোক মিছৰ দেশত পোৱা যায়। মিছৰৰ কবৰবোৰত বহুতো সোণৰ এনেকুৱা দাহৰ নিচিনা পোক দেখা যায়। সেই পোকবোৰ সূৰ্য দেৱতা ৰাৰ বাবে বিশেষভাৱে পবিত্ৰ বা মূল্যৱান আছিল। এই উপদ্ৰৱটো অতি প্ৰবল আছিল বুলি আমি বুজি পাওঁ, কাৰণ এই উপদ্ৰৱটো হোৱাৰ ফলত ফৰৌন ৰজাই মুচিৰ সৈতে এটা বুজাবুজিৰ কথা পাতিব খুজিছিল। ফৰৌন ৰজাই মুচিৰ লগত এটা আপোচলৈ আহিব বিচাৰিছিল। সেই দাহবোৰে দেশখন আক্ৰমণ কৰোঁতে ফৰৌন ৰজাই কি প্ৰস্তাৱ আগবঢ়াইছিল আমি পাছৰ পদকেইটা পঢ়িলে বুজি পাওঁ। পাঠ কৰি দিম 24 নম্বৰ পদৰ পৰা 27 নম্বৰ পদলৈকে। পাছে যিহুৱাই সেইদৰেই কৰিলে, ফৰৌনৰ আৰু তেওঁৰ পাত্ৰমন্ত্ৰীবিলাকৰ ঘৰত যাকে যাকে দুখ দিওঁতা দাহবোৰ উপস্থিত হ'ল, আৰু গোটেই মিছৰ দেশতে সেই দাহৰ জাকৰ উৎপাতত ভূমি নষ্ট হ'ল। তেতিয়া ফৰৌনে মুচি আৰু হাৰুণক মতাই নি ক'লে, তোমালোকে এই দেশৰ ভিতৰতে তোমালোকৰ ঈশ্বৰৰ উদ্দেশ্যে বলিদান কৰাগৈ। তাতে মুচিয়ে ক'লে, সেইদৰে কৰিবলৈ আমাৰ উচিত নহয়, কিয়নো আমাৰ ঈশ্বৰ যিহুৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ হলে সেয়ে মিছৰীয়াবিলাকৰ ঘৃণাজনক বলিদান হ'ব। তেন্তে মিছৰীয়াবিলাকৰ সাক্ষাতে সিবিলাকৰ ঘৃণাজনক বলিদান কৰিলে সিবিলাকে আমাক শিলদলিয়াই নেমাৰিবনে? আমাৰ ঈশ্বৰ যিহুৱাই আমাক আজ্ঞা দিয়াৰ দৰে তেওঁৰ উদ্দেশ্যে বলিদান কৰিবৰ নিমিত্তে আমাক তিনিদিনৰ বাট অৰণ্যৰ ভিতৰলৈ যাবলৈ দিয়ক। মিছৰ দেশৰ এই বিশেষ পোকবোৰে বুজাইছিল অনন্ত জীৱন। এই অতি পবিত্ৰ জীৱটোৱেই মিছৰ দেশৰ কাৰণে অভিশাপস্বৰূপ হৈ পৰিছিল। ফৰৌন ৰজাই এটা সন্ধি কৰিব বিচাৰিছিল। উপদ্ৰৱটো বন্ধ হোৱাৰ আগতে ফৰৌন ৰজাই চাৰিটা প্ৰস্তাৱ আগবঢ়াইছিল। মুচি আৰু হাৰুণে বিচাৰিছিল ইছৰাইলৰ লোকবিলাকক অৰণ্যলৈ গৈ ঈশ্বৰৰ উদ্দেশ্যে বলি আগবঢ়াবলৈ যাবলৈ তিনিদিনৰ বাবে এৰি দিব লাগে বুলি। ফৰৌন ৰজাই কৈছিল, বাৰু ঠিক আছে, তোমালোকে বলি আগবঢ়াব পাৰিবা, কিন্তু দেশৰ ভিতৰতে তোমালোকে থাকিব লাগিব। বহুতো খ্ৰীষ্টীয় বিশ্বাসীয়ে এনেকুৱা ধৰণৰ আপোচেই জীৱনত কৰে। এইটো সদায় ছয়তানৰ পৰা অহা চিন্তা। এই চিন্তা কৰা লোকে ভাবে যে আমি খ্ৰীষ্টত বিশ্বাস কৰিব পাৰোঁ, কিন্তু ঠেক গণ্ডিত থাকিব নালাগে। বহল মনৰ খ্ৰীষ্টিয়ান হ'ব লাগে, আৰু জীৱন সলনি নকৰিলেও হ'ল। প্ৰিয় শ্ৰোতা, যদি আমাৰ জীৱন সলনি নহয় তেন্তে আমি প্ৰকৃত অৰ্থত খ্ৰীষ্টীয় বিশ্বাসী নহয়। তাৰমানে আমি এইবুলি ক'ব খোজা নাই যে আমি সৎকৰ্ম কৰি নিজৰ ধাৰ্মিকতাৰ গুণত খ্ৰীষ্টিয়ান হওঁ, নাই, আমি তেনে কথা কোৱা নাই। আমি পৰিত্ৰাণ পাওঁ খ্ৰীষ্টত বিশ্বাস স্থাপন কৰাৰ যোগেদি, আৰু তাৰ লগত একো যোগ দিব আমি নোৱাৰোঁ। কিন্তু আমি খ্ৰীষ্টত বিশ্বাস স্থাপন কৰি পৰিত্ৰাণ লাভ কৰাৰ পাছত তেওঁ আমাৰ জীৱন সলনি কৰি দিয়ে। সেইবাবেই আমি খ্ৰীষ্টীয় আচৰণৰ কথা কওঁ। প্ৰথমতে আমাৰ ভিতৰৰ মানুহটো সলনি হ'ব লাগিব। আমি এই কথাই ক'ব খুজিছো যে খ্ৰীষ্টীয় মণ্ডলীয়ে বহুতো ক্ষেত্ৰত জগতৰ সৈতে আপোচ কৰে আৰু এতিয়াও মিছৰতে থাকে, ওলাই আহিব নোৱাৰে। নামধাৰী খ্ৰীষ্টিয়ান আৰু সৰ্বসাধাৰণ জগতৰ লোকৰ মাজত পাৰ্থক্য বিচাৰি পোৱা বৰ টান। এখন পশ্চিমীয়া দেশৰ উদাহৰণ এটা দিছিল এজন বিখ্যাত বাইবেল শিক্ষকে। সেই দেশৰ অতি কমেও শতকৰা 50% লোকে নিজকে খ্ৰীষ্টিয়ান বুলি চিনাকি দিয়ে, আৰু তেওঁবিলাকে হয়তো প্ৰায়ে গীৰ্জাঘৰলৈও যায়। উৰাজাহাজত যেতিয়া সেই শিক্ষকজন যায়, তেতিয়া উৰাজাহাজত মানুহবোৰৰ মাজত মদ বিলোৱাৰ সময়ত তেওঁ সময় পাৰ কৰিবলৈ কিবা এটা খেল খেলি থাকে। প্ৰথমতে তেওঁ যাত্ৰীবিলাকৰ মাজৰ কিমানে মদ্যপান কৰে সেইটো হিচাপ কৰিছিল, কিন্তু লাহে লাহে সেই কামটো টান হ'ল, কাৰণ বেছিভাগেই মদ্যপান কৰে। এবাৰ তেওঁ মদ্যপান নকৰা মানুহ হিচাপ কৰিলে আৰু গোটেই উৰাজাহাজখনৰ মাত্ৰ 4 লোকেহে মদ্যপান নকৰা বুলি তেওঁ জানিব পাৰিলে। গতিকে তেওঁ এই সিদ্ধান্তলৈ আহিল যে বহুতো লোকে নিজকে খ্ৰীষ্টিয়ান বুলি চিনাকি দিয়ে, কিন্তু তেনে লোক বহুতেই মদ্যপান কৰি থাকে। এইটো এটা উদাহৰণহে তেওঁ দিছিল। অৰ্থাৎ বহুতো লোকে মিছৰতে ঈশ্বৰৰ উদ্দেশ্যে বলি আগবঢ়াই আছে। তেওঁলোক বহল মনৰ লোক বুলি নিজকে চিনাকি দি গৌৰৱ অনুভৱ কৰে। তেওঁলোক গোড়া হ'ব নোখোজে। তেওঁলোকে জগতৰ লোকবিলাকৰ নিচিনাকৈ জীৱন যাপন কৰিবলৈ বিচাৰে। আজি আমি আচলতে এটা বিশেষ ধৰণৰ ঘোঁৰা দৌৰত অংশ লৈ থকাৰ নিচিনা হৈছে। এটা ঘোঁৰা কলা আৰু আনটো বগা। আপুনি যদি এখন ভৰি এটা ঘোঁৰাৰ পিঠিত আৰু আনখন ভৰি আনটো ঘোঁৰাৰ পিঠিত দি ঘোঁৰা দৌৰাব খোজে, তেন্তে অতি সোনকালে এটা আচৰিত কথা গম পাব। ঘোঁৰা দুটা বিপৰীত দিশত দৌৰিব, গতিকে আপুনি দুয়োটা ঘোঁৰাত একেলগে উঠিব নোৱাৰে। আপুনি কোনটো ঘোঁৰাত উঠিব খোজে সেইটো মনতে থিৰাং কৰি ল'ব লাগিব। আপুনি ঈশ্বৰৰ পিনে নে জগতৰ পিনে? মুচিয়ে ফৰৌন ৰজাৰ লগত আপোচ কৰা নাছিল। মুচিয়ে দৃঢ়ভাৱে কৈ থাকিল যে ইছৰাইলৰ লোকবিলাক মিছৰ দেশৰ পৰা ওলাই যাব অৰণ্যলৈ, আৰু তাতহে ঈশ্বৰৰ উদ্দেশ্যে বলি আগবঢ়াব। তেতিয়া ফৰৌন ৰজাই আন এটা প্ৰস্তাৱ আনিলে। আঠাইছ নম্বৰ পদ, পাছে ফৰৌনে কলে, বাৰু তোমালোকে অৰণ্যত নিজ ঈশ্বৰ যীহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ নিমিত্তে মই তোমালোকক এৰি দিছো, কিন্তু বহুত দূৰলৈ হলে নাযাবা, তোমালোকে মোৰ নিমিত্তে প্ৰাৰ্থনা কৰা। ফৰৌন ৰজাই কলে, তোমালোক বেছি দূৰ নাযাবা, লগতে মোৰ বাবেও চিন্তা কৰিবা। বহুতো মণ্ডলীয়ে আজি এনে ভুলকেই কৰে। তেওঁলোকে বিভিন্ন কাৰ্যসূচী হাতত লয়, ঠিক জাগতিক কাৰ্যসূচীবিলাকৰ নিচিনা, ভোজমেল, প্ৰতিযোগিতা ইত্যাদি পাতি জগতৰ নিচিনাকৈ কামবোৰ কৰিব খোজে, আৰু জাগতিক কাৰ্যসূচী আৰু মণ্ডলীৰ কাৰ্যসূচীৰ মাজত পাৰ্থক্য নোহোৱা কৰি পেলায়। এতিয়া ২৯ পদৰ পৰা ৩২ নম্বৰ পদলৈকে পাঠ কৰি দিম। তাতে মুচিয়ে কলে, চাওক, মই আপোনাৰ ওচৰৰ পৰা গৈয়েই যীহোৱাৰ আগত প্ৰাৰ্থনা কৰিম। তাতে ফৰৌনৰ, তেওঁৰ পাত্ৰমন্ত্ৰীবিলাকৰ আৰু প্ৰজাবিলাকৰ পৰা কাইলৈ দাহৰ জাকবোৰ গুচিব। কেৱল যীহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে লোকবিলাকক এৰি দিয়া কথাত ফৰৌনে মাথোন পুনৰাই প্ৰবঞ্চনা নকৰক। পাছে মুচিয়ে ফৰৌনৰ ওচৰৰ পৰা ওলাই গৈ যীহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে। তাতে যীহোৱাই মুচিৰ কথাৰ দৰেই কৰিলে। ফৰৌনৰ, তেওঁৰ পাত্ৰমন্ত্ৰীবিলাকৰ আৰু তেওঁৰ প্ৰজাবিলাকৰ পৰাও তেওঁ দাহৰ জাকবোৰ গুচালে, এতিয়াও অৱশিষ্ট নাথাকিল। তথাপি ফৰৌনে সেইবাৰো মন গধুৰ কৰি মানুহবিলাকক যাবলৈ এৰি নিদিলে। মুচিয়ে ফৰৌন ৰজাৰ হৈ ঈশ্বৰৰ আগত অনুৰোধ জনালে আৰু সেই দাহৰ উপদ্ৰৱ নোহোৱা হ'ল। কিন্তু আচল বিষয়টোত মুচিয়ে কোনো আপোচ নকৰিলে, যে ইছৰাইলৰ লোকবিলাক মিছৰ দেশৰ পৰা ওলাই যাবই লাগিব অৰণ্যলৈ, ঈশ্বৰৰ উদ্দেশ্যে বলি আগবঢ়াবলৈ। ফৰৌন ৰজাই মন কঠিন কৰিলে আৰু সেই কথাত মান্তি নহ'ল। প্ৰিয় শ্ৰোতা, আপুনি বাৰু চিন্তা কৰি চাইছেনে, আপুনি কাৰ পক্ষত আছে? জগতৰ পক্ষত নে ঈশ্বৰৰ পক্ষত, নে জগতৰ সৈতে মিলি আছে, নে আপুনি কোনটো পক্ষত আছে ক'বই নোৱাৰে? জীৱনত ঈশ্বৰৰ প্ৰতি সম্পূৰ্ণ বাধ্যতা আপুনি প্ৰদৰ্শন কৰি আছেনে বাৰু? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা:
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100১।
ঠিকনাটো আৰু এবাৰ কৈছো: ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100১। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো: 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
জগত প্ৰেম কৰি ঈশ্বৰে পুত্ৰ যীশুকেই দান কৰিলে, তেওঁত বিশ্বাস কৰাজন যাতে যায় অনন্ত জীৱনলে, তেওঁত বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয় পায় জীৱন, সেই অমূল্য দান আজি ধন্যবাদেৰে কৰা গ্ৰহণ।